উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি শ্বাহী ঈদগাহ মছজিদ বিবাদ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া আয়ুক্তৰ মছজিদ পৰিদৰ্শনৰ ক্ষেত্ৰত থকা অন্তৰ্বৰ্তীকালীন নিষেধাজ্ঞা বাহাল ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে 2025-26 বিপণন বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বাধাল গাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু 3 লোক আক্ৰান্ত হোৱাৰ বাতৰি আহিছে। আৰু ইংলেণ্ডৰ বিৰুদ্ধে কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। ভাৰত মবিলিটি গ্লোবেল এক্সপ' 2025ৰ প্ৰথম 5 দিনত 8 লাখৰো অধিক দৰ্শক আৰু 1,500ৰো অধিক প্ৰদৰ্শক উপস্থিত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত 6-দিনীয়া এই এক্সপ'ই মটৰগাড়ী নিৰ্মাণ উদ্যোগৰ অত্যাধুনিক উদ্ভাৱন প্ৰদৰ্শনৰ ক্ষেত্ৰত সফল হৈছে। আকাশবাণীৰ সৈতে হোৱা বাৰ্তালাপত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ৰাজেশ আগৰৱালাই কয় যে এই মেলাত দৰ্শকৰ সামগ্ৰিক অংশগ্ৰহণ 6 গুণতকৈও অধিক বৃদ্ধি পাইছে। শ্ৰীআগৰৱালাই কয় যে মটৰগাড়ী নিৰ্মাণ উদ্যোগৰ 34টা মূল সঁজুলি নিৰ্মাতা আৰু অটো কম্পনেণ্ট উদ্যোগৰ 1,000ৰো অধিক কোম্পানীয়ে এই এক্সপ'ত অংশগ্ৰহণ কৰে। তেওঁ লগতে কয় যে জাৰ্মানী, ব্ৰিটেইন, দক্ষিণ কোৰিয়া, জাপান, টাইৱানকে ধৰি 5,000ৰো অধিক আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰী এই এক্সপ'ত উপস্থিত থাকে। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি শ্বাহী ঈদগাহ মছজিদ বিবাদ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া আয়ুক্তৰ মছজিদ পৰিদৰ্শনৰ ক্ষেত্ৰত থকা অন্তৰ্বৰ্তীকালীন নিষেধাজ্ঞা বাহাল ৰাখিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনক লৈ গঠিত খণ্ড আদালতে শ্বাহী ঈদগাহ মছজিদে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটোৰ বিৰুদ্ধে জনোৱা আবেদন সন্দৰ্ভত আজি এই নিৰ্দেশ দিয়ে। আবেদনখনত মছজিদ পক্ষৰ অধিবক্তাই আদালতৰ দ্বাৰা নিযুক্ত আয়ুক্তই মছজিদ পৰিদৰ্শনৰ ক্ষেত্ৰত মথুৰাৰ নিম্ন আদালতৰ ৰায়টো এলাহাবাদ উচ্চ ন্যায়ালয়ে কেনেকৈ নিজৰ ৰায় বুলিব পাৰে সেই বিষয়ে প্ৰশ্ন তুলিছিল। উচ্চতম ন্যায়ালয়ে আজি হিন্দু সম্প্ৰদায়ৰ ভক্তসকলক এই বিবদমান ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া অনুমতিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে অৱশ্যে গোচৰটো সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ত চলি থকা বিচাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি স্পষ্ট কৰে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে এই বিবদমান বিষয়টোত সংশ্লিষ্ট সকলো পক্ষকে তেওঁলোকৰ বক্তব্য লিখিত হিচাপে জনাবলৈ আৰু সকলো পক্ষৰ সুবিধা হোৱাকৈ এলাহাবাদ উচ্চ ন্যায়ালয়ক বিভিন্ন আবেদন একত্ৰে শুনানি ল'বলৈ ইয়াৰ আগতে নিৰ্দেশ দিছিল। কেন্দ্ৰীয় চৰকাৰে 2025-26 বিপণন বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ কথা সদৰি কৰে। তেওঁ কয় যে প্ৰতি কুইণ্টল কেঁচা মৰাপাটত 5,650 টকা ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হ'ব। 2024-25 বৰ্ষতকৈ এই মূল্য 315 টকা বেছি। চৰকাৰৰ এই পদক্ষেপে মৰাপাট উদ্যোগ নিৰ্ভৰ 40 লাখ খেতিয়কক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰিব। মন্ত্ৰী শ্ৰী গোৱেলে আৰু কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত লাভ কৰা প্ৰগতি সন্দৰ্ভতো পৰ্যালোচনা কৰে। তেওঁ কয় যে পূৰ্বৰ সিদ্ধান্তমৰ্মে মন্ত্ৰীসভাই পৰৱৰ্তী 2 বছৰলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যসূচী ৰূপায়ণৰ সময়সীমা বৃদ্ধি কৰিছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অহা 28 জানুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ 24 সংখ্যক ভাৰত ৰং মহোৎসৱৰ আয়োজন কৰিছে। দেশৰ 13খন মহানগৰৰ লগতে শ্ৰীলংকাৰ কলম্বো আৰু নেপালৰ কাঠমাণ্ডুতো এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত টাইৱান, ৰাছিয়া, ইটালী, নেপাল, শ্ৰীলংকা আৰু অন্যান্য দেশৰ থিয়েটাৰ দলসমূহে অংশগ্ৰহণ কৰিব। এই বৰ্ষৰ মহোৎসৱৰ এম্বেচাডৰ হিচাপে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট অভিনেতা ৰাজপাল যাদৱৰ নাম বাছনি কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰ্ষাপ্ৰিয়া দত্তৰ পৰা।
জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বাধাল গাঁৱত ৰহস্যজনক ৰোগত নতুনকৈ আৰু 3 লোক আক্ৰান্ত হোৱাৰ বাতৰি আহিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে, কালি এজন 25 বছৰীয়া যুৱকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা পোৱাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পাছত গাঁওখনত আৰু 2 লোকৰ শৰীৰত এই ৰহস্যজনক ৰোগৰ লক্ষণ দেখা দিয়াত তেওঁলোকক জম্মুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়। ৰাজৌৰী জিলা প্ৰশাসনে বাধাল অঞ্চলটোক ইতিমধ্যে প্ৰৱেশ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰি গাঁওখনত সকলো ধৰণৰ জনসমাগম নিষিদ্ধ কৰিছে। বিগত প্ৰায় দুমাহত 17 লোক ৰহস্যজনকভাৱে মৃত্যুমুখত পৰাৰ পাছত ৰাজৌৰীৰ জিলা দণ্ডাধীশে বাধাল অঞ্চলত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে আৰু এনে ৰহস্যজনক ৰোগৰ লক্ষণ ধৰা পৰা মাত্ৰকে ৰোগীক জম্মুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ততালিকে লৈ যোৱাৰ নিৰ্দেশ দিছে। প্ৰৱেশ নিষিদ্ধ অঞ্চলটোত জনসাধাৰণৰ বাবে জিলা প্ৰশাসনে বিনামূলীয়া খাদ্য যোগানৰ ব্যৱস্থা কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 28 জানুৱাৰীত ভুৱনেশ্বৰৰ জনতা ময়দানত উৎকৰ্ষ ওড়িশা মেক ইন ওড়িশা কনক্লেভ 2025 উদ্বোধন কৰিব। তেওঁ ভাৰতৰ লগতে প্ৰায় 12 দেশৰ উদ্যোগপতি আৰু বিনিয়োগকাৰী সমাৱেশত ভাষণ দিব। অহা 28 আৰু 29 জানুৱাৰীত হ'বলগীয়া এই দুদিনীয়া সন্মিলনখনত অষ্ট্ৰেলিয়া, মালয়েছিয়া, ছিংগাপুৰ, জাপান আৰু আন কেইবাখনো দেশৰ বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ মূল লক্ষ্য হৈছে বিভিন্ন খণ্ডত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ বৃদ্ধি কৰাৰ লগতে ওড়িশাক পূব ভাৰতৰ ঔদ্যোগিক কেন্দ্ৰ হিচাপে স্থাপন কৰা। এই সন্মিলনখনে ৰাজ্যখনৰ ঔদ্যোগিক শক্তি আৰু কৌশলগত সুবিধা আৰু বিশ্ব বিনিয়োগকাৰীৰ উল্লেখযোগ্য বৃদ্ধিৰ সম্ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব। কলকাতাৰ নন্দন ছবিগৃহত আজি 11 কলকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰা হয়। পশ্চিমবংগ চৰকাৰৰ সম্প্ৰচাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু শিশু কিশোৰ একাডেমীৰ উদ্যোগত চলিত মাহৰ 28 তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত 30 দেশৰ মুঠ 116 ছবি কলকাতাৰ নন্দন, একতাৰা, মুক্ত মঞ্চ আদি ছবিগৃহসমূহত প্ৰদৰ্শিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা অনুষ্ঠানত দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। সমাগত দিল্লী বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ কয় যে আম আদমী পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ জনসাধাৰণৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰিব পৰা নাই। আম আদমী পাৰ্টীক তীব্ৰ কটাক্ষ কৰি শ্ৰীমোদীয়ে কয় যে দিল্লীত খোৱাপানীৰ পৰিৱৰ্তে সুৰা পৰ্যাপ্ত পৰিমাণে পোৱা যায়। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালকো প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনি কাৰ্যকৰী নকৰা সন্দৰ্ভতো আপ চৰকাৰক প্ৰশ্ন তোলে। যমুনা নদীৰ প্ৰদূষণ আৰু এই সন্দৰ্ভত আপৰ প্ৰতিশ্ৰুতিৰ বিষয়ে শ্ৰীমোদীয়ে প্ৰশ্ন উত্থাপন কৰে। দলীয় কৰ্মীসকলক বিজেপিৰ প্ৰতিশ্ৰুতিসমূহ জনসাধাৰণৰ আগত দাঙি ধৰিবলৈও শ্ৰীমোদীয়ে আহ্বান জনায়। প্ৰয়াগৰাজত আজি উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অধ্যক্ষতাত এৰাইল অঞ্চলৰ ত্ৰিবেণী সংকুলত অনুষ্ঠিত এই বৈঠকত উত্তৰ প্ৰদেশ চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণ আৰু উন্নতিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে চৰকাৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিত হাথৰাছ, বাঘপট আৰু খাছগঞ্জত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণত অনুমোদন জনাইছে। তেওঁ আৰু কয় যে প্ৰয়াগৰাজ, বাৰাণসী আৰু আগ্ৰা পৌৰ নিগমত পৌৰ বণ্ড জাৰি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী শ্ৰী আদিত্যনাথে কয় যে এই বণ্ডে মহানগৰসমূহৰ বহনক্ষম উন্নয়ন আৰু নগৰীয়া আন্তঃগাঁথনিৰ বাবে পুঁজিৰ যোগান ধৰিব বুলি আশা কৰা হৈছে। প্ৰয়াগৰাজৰ পৰা চুবুৰীয়া জিলা আৰু অঞ্চলসমূহলৈ যোগাযোগ স্থাপনৰ সম্বন্ধীয় চৰকাৰৰ কেইটামান প্ৰকল্পৰ পৰিকল্পনাৰ বিষয়েও তেওঁ উল্লেখ কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ T20 শৃংখলাৰ প্ৰথমখন খেল কলকাতাৰ ইডেন গাৰ্ডেনছত বৰ্তমান চলি আছে। 5 খেলৰ এই শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় দলত প্ৰবীণ পেচ বলাৰ মহম্মদ ছামীৰ প্ৰত্যাৱৰ্তন ঘটিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ইংলেণ্ডে 3 অভাৰত 1 উইকেট হেৰুৱাই 13 ৰান সংগ্ৰহ কৰিছে। ভাৰত মবিলিটি গ্লোবেল এক্সপ' 2025ৰ প্ৰথম 5 দিনত 800,000ৰো অধিক দৰ্শক আৰু 1,500ৰো অধিক প্ৰদৰ্শক উপস্থিত হৈছে। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মথুৰা শ্ৰীকৃষ্ণ জন্মভূমি শ্বাহী ঈদগাহ মছজিদ বিবাদ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া আয়ুক্তৰ মছজিদ পৰিদৰ্শনৰ ক্ষেত্ৰত থকা অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বাহাল ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে 2025-26 বিপণন বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে। আৰু ইংলেণ্ডৰ বিৰুদ্ধে কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।